وَمَا أَرْسَلْنَا مِن قَبْلِكَ مِن رَّسُولٍ وَلَا نَبِيٍّ إِلَّا إِذَا تَمَنَّى أَلْقَى الشَّيْطَانُ فِي أُمْنِيَّتِهِ فَيَنْسَخُ اللَّهُ مَا يُلْقِي الشَّيْطَانُ فَيَنْسَخُ اللَّهُ مَا يُلْقِي الشَّيْطَانُ ثُمَّ يُحْكِمُ اللَّهُ آيَاتِهِ وَاللَّهُ عَلِيمٌ حَكِيمٌ
আৰু আমি তোমাৰ পূৰ্বে যি ৰাসূল অথবা নবী প্ৰেৰণ কৰিছো তেওঁলোকৰ কোনোবাই যেতিয়া ৱাহীৰ বাণী তিলাৱত কৰিছে তেতিয়াই শয়তানে তেওঁলোকৰ তিলাৱতত কিবা নিক্ষেপ কৰিছে কিন্তু শয়তানে যি নিক্ষেপ কৰে আল্লাহে সেয়া বিদূৰিত কৰে তাৰপিছত আল্লাহে তেওঁৰ আয়াতসমূহক সুপ্ৰতিষ্ঠিত কৰে আৰু আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়।